सप्रसीदत चैतन्य देवो जस प्रसादतः तल्लीला वर्णने योग्य सद्या स्यात् अधमो अपि अयम्। जय जय श्री कृष्ण चैतन्य गौरचंद्र जयाद्वैत चंद्र जय जय नित्यानंद जय जय गदाधर जय श्रीनिवास जय मुकुंद वासुदेव जय हरिदास जय दामोदर स्वरूप जय मुरारी गुप्त ऐसाव चंद्रदय तम कैल लुप्त जय श्री चैतन्य चंद्रेर भक्त चंद्रगान सवार प्रम ज्योत्स्नाय उज्जल त्रिभुवन एत कहिल ग्रंथारम्य मुखबंध एवे कही चैतन्य लीलाक्रमय अनुबंध प्रथमे तो सूत्र रूपे करिए गणन पाछे ताहा विस्तारी करिब विवरण श्रीकृष्ण चैतन्य नवद्वीपे अवतरी 48 वर्ष प्रकट बिहारी 1407 शके जन्मेर प्रमाण 1455 हईल अंतर्ध्यान 24 वर्षर प्रभु कैल गृहवास निरंतर कैल कृष्ण कीर्तन विलास 24 वर्षर शेषे करिया सन्यास आर 24 वर्षर कैल नीलाचलवास तार मध्य 6 वर्षर गमनागमन प्रभु दक्षिण कभु गौड़ कभु वृंदावन 18 वर्षर हिला नीलाचली कृष्ण प्रेम नामामृते भाषाल सकले गारहस्थेर प्रभुर लीला आदि लीलाख्यान मध्यंत लीला शेष लीलार दुई नाम आदि लीला मध्य प्रभुर जते कचरी सूत्र रूपे मुरारी गुप्त करीला ग्रथित प्रभुर जे शेष लीला स्वरूप दामोदर सूत्र करी ग्रंथिलेन ग्रंथेर भीतर এই দুই জনের সূত্র দেখিয়া শুনিয়া বর্ণনা করেন বৈষ্ণব ক্রমজে করিয়া বাল্য পৌগণ্ড কৈশোর যৌবন চারি ভেদ অতএব আদি খণ্ডে লীলা চারি ভেদ সর্বসদ গুণপূর্ণাঙ্গ বন্দে ফাল্গুন পূর্ণিমাম যস্যাং শ্রীকৃষ্ণ চৈতন্য অবতীর্ণ কৃষ্ণ নামাভি ফাল্গুন পূর্ণিমা সন্ধ্যায় প্রভুর জন্মোদয় সেই কালে দৈব যোগে চন্দ্রগ্রহণ হয় হরি হরি বলে লোক হরষিত হইয়া জন্মিলা চৈতন্য প্রভু নাম জন্মাইয়া জন্মবাল্য পৌবন্য কৈশোর যুবা কালে হরিনাম লাইলা প্রভু নানা ছলে বাল্য ভাব ছলে প্রভু করেন কন্দন কৃষ্ণ হরি নাম শুনি রহয় রোদন অতএব হরি হরি বলে নারীগণ দেখিতে আইসে যেবা সর্ববন্ধুজন গৌর হরি বলে তারে হাসে সর্ব নারী অতএব হইল তাঁর নাম গৌর হরি বাল্য বয়স যাবৎ হাতে খড়ি দিল পৌগণ্ড বয়স যাবৎ বিবাহ না হইল বিবাহ করিলে হইল নবীন যৌবন সর্বত্র লইল প্রভু নাম সংকীর্তন পৌগণ্ড বয়সে পড়েন পরাণ শিষ্যগণে সর্বত্র করেন কৃষ্ণ নামের ব্যাখানে সূত্রবৃত্তি পাঁজি টিকা কৃষ্ণেতে তাৎপর্য শিষ্যের প্রতীত হয় প্রভাব প্রসজ্জ আশ্চর্য যারে দেখে তারে কহে কহ কৃষ্ণ নাম কৃষ্ণ নামে ভাসাইল নবদ্বীপ গ্রাম